Kristina, RRI. বাতৰি পঢ়িছো প্ৰণীতা দেৱে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাইদৰাবাদ বিধানসভাটোত বৃহৎ সুযোগৰ দেশ বুলি অভিহিত কৰিছে। চৰকাৰে দেশত বহনশীল বৈদ্যুতিক হাইদ্ৰাবাদ নিৰ্মাণৰ সভাৰ বাবে এখন নতুন আঁচনি আৰম্ভ কৰিব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কালি নতুন দিল্লীত অৰ্থব্যৱস্থা পৰিৱেশ আৰু কৰ্মসংস্থাপন সম্পৰ্কীয় সৌৰ প্ৰযুক্তি নীতিৰ বায়ু স্থান মুকলি কৰে আৰু ভাৰতে তেইছ চৰণ চেৰালিন বিধান আৰু চতুৰ্থ দিনা কেইটামান শিতানত সমগ্ৰ বিধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেৰালিন পিছত জংগীয়াভাৱে অৰ্জন কৰাৰ বাবে বিভিন্ন সাংসদক অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ বৃহৎ সুযোগৰ দেশ বুলি অভিহিত কৰিছে। তেওঁ লগতে দেশত ব্যৱসায়ৰ সা সুবিধা সংস্কাৰ সুস্থিৰ নীতিগত ব্যৱস্থা আৰু উচ্চ বিকাশৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে কালি ইটি বিশ্ব নেতা মঞ্চত ভাষণ দি এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে বিনিয়োগকাৰীসকলক উদ্ভাৱন প্ৰদৰ্শন ইতিবাচক উদ্যম আৰু উচ্চমানৰ সামগ্ৰীৰ সংকল্প গ্ৰহণ কৰিবলৈ আহান জনায়। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে অধিক দৃঢ় অভিপ্ৰায় আৰু পূৰ্ণ আস্থা আৰু আশাৰে তৃতীয় কাৰ্যকাল আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে এই বছৰ নিৰ্বাচন অনুষ্ঠিত অধিকাংশ দেশৰ জনসাধাৰণে পৰিৱৰ্তনৰ হকে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ বিপৰীতে ভাৰতৰ জনসাধাৰণে ধাৰাবাহিকতা ৰাজনৈতিক সুস্থিৰতা আৰু অৰ্থনৈতিক বিকাশৰ হকে ভোটদান কৰিছে। নব্য মধ্যবিত্ত শ্ৰেণীয়ে দেশৰ প্ৰগতিধাৰা আগুৱাই লৈ গৈছে আৰু বজাৰৰ দিশ নিৰ্ধাৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰতে সফলতাৰ অনন্য গাথা লিখি আছে আৰু অৰ্থব্যৱস্থাৰ প্ৰদৰ্শনত সংস্কাৰৰ প্ৰভাৱ স্পষ্টভাৱে পৰিলক্ষিত হৈছে। সেউ হাইড্ৰজেন অৰ্ধ পৰিবাহী সমুদ্ৰতলী আৰু মহাকাশৰ দৰে ক্ষেত্ৰসমূহৰ বাবে বৰ্তমান চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উদ্যমত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে ভাৰতলৈ বাট চাই থকা বিভিন্ন সুযোগ আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ বাবে দেশক সাজু কৰি তুলিব খোজে। শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে দেশক বিশ্ব স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰি আছে। এই প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে বিগত 10 বছৰত চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ 1 লাখৰো অধিক আসনৰ সংযোজন ঘটাইছে আৰু পৰৱৰ্তী 5 বছৰত 75,000ৰো অধিক আসন বৃদ্ধি কৰা হ'ব। ভাৰতৰ পৰ্যটন খণ্ডত প্ৰসাৰ আৰু দেশক গোলকীয় খাদ্য কেন্দ্ৰৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰ ওপৰতো আলোকপাত কৰি খাদ্যৰ প্ৰতিখন মেজত ভাৰতত নিৰ্মিত সামগ্ৰী উপলব্ধ কৰোৱাটো সুনিশ্চিত কৰাটো তেওঁৰ সংকল্প বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে সংস্কাৰ প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ মন্ত্ৰৰে জনসাধাৰণৰ জীৱনলৈ পৰিৱৰ্তন আনিবলৈ সফল হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে 25 কোটিৰো অধিক জনসাধাৰণ দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত হৈছে আৰু ইয়াৰ ফলস্বৰূপে এটা নব্য মধ্যবিত্ত শ্ৰেণীৰ উত্থান ঘটিছে। বিশ্বৰ কোনো গণতান্ত্ৰিক সমাজৰ এনেধৰণৰ উত্থান পৰিলক্ষিত হোৱা নাই বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই নব্য মধ্যবিত্ত শ্ৰেণীৰ আৱশ্যকতাই বিকাশত গতি প্ৰদান কৰিছে আৰু বজাৰত চাহিদা বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ 3 দিনীয়া ভ্ৰমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত শুকুৰবাৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে প্ৰধানমন্ত্ৰী মোদী ব্ৰুনেই চুলতান হাজিৰ হাছমাল বৈকিয়াৰ আমন্ত্ৰণমৰ্মে 3 ছেপ্টেম্বৰত ব্ৰুনেইৰ দাৰুছালামত উপস্থিত হ'ব। এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক ব্ৰুনেই যাত্ৰা হ'ব বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু ব্ৰুনেইৰ মাজৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ 40 সংখ্যক বাৰ্ষিকীৰ সময়ত প্ৰধানমন্ত্ৰী মোদী দেশখনলৈ যাব। শ্ৰীজয়ছৱালে কয় যে প্ৰধানমন্ত্ৰী মোদী তেওঁৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱাঙৰ নিমন্ত্ৰণ মৰ্মে বুধবাৰে ছিংগাপুৰত উপস্থিত হ'ব। চৰকাৰে দেশত বহনক্ষম বৈদ্যুতিক যন্ত্ৰাংশ নিৰ্মাণৰ প্ৰসাৰৰ বাবে এখন নতুন আঁচনি আৰম্ভ কৰিব। নতুন দিল্লীত কালি ইটি বিশ্ব নেতা মঞ্চত ভাষণ দি তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে দেশত ব্যৱহৃত 99% অধিক মোবাইল দেশতে নিৰ্মিত। তেওঁ কয় যে চলিত বৰ্ষত এপল নামৰ কোম্পানীটোৱে ভাৰতত মোবাইল ফোন নিৰ্মাণ কৰিব। তেওঁ কয় যে ভাৰতত বৈদ্যুতিন আহিলা পাতিৰ নিৰ্মাণ 2013-14 বৰ্ষৰ 2,900 কোটি ডলাৰৰ পৰা 2023-24 বৰ্ষত 10,500 কোটি ডলাৰলৈ বৃদ্ধি পাইছে। চৰকাৰে তৃতীয় কাৰ্যকালত ৰেল পথ বিমানবন্দৰ আৰু বন্দৰৰ সৈতে জড়িত 2,00,000 কোটি ডলাৰ প্ৰকল্পত অনুমোদন জনাইছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীবৈষ্ণৱে কয় যে চৰকাৰে তথ্য প্ৰযুক্তিৰ সৈতে জড়িত বৃহৎ কোম্পানীসমূহৰ যাতে প্ৰযুক্তি ক্ষেত্ৰত একাধিপত্য বিস্তাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰিব বিচাৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতীয় টেনিছ পেৰালিম্পিকৰ আজি চতুৰ্থ দিনা কেইটামান শিতানত পদক যুঁজৰ বাবে যুঁজত অৱতীৰ্ণ হ'ব। ৰবি অংগুলীয়ে কৌশল শ্বটপুটৰ এফ ফৰ্টি শিতানৰ ফাইনেলত দেশৰ হাতত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে পুৰুষৰ হাইজাম্পত টি ফৰ্টি ছেভেন শিতানত নিশাদ কুমাৰে পদকৰ দৌৰত অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰালিম্পিকৰ মহিলাৰ দহ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইচ ৱান শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ৰবিনা ফ্ৰান্সিছক অভিনন্দন জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিয়ে সামাজিক মাধ্যমযোগে কৈছে যে ৰবিনাৰ জয়ে পেৰালিম্পিকৰ শ্বুটিঙত ভাৰতক উন্নত প্ৰদৰ্শনৰ ধাৰা আগুৱাই নিছে আৰু দেশে এই শিতানত বৰ্তমানলৈকে চাৰিটাকৈ পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। ৰবিনাৰ সফলতাৰ সকলোকে বিশেষকৈ দিব্যাংগসকলক অনুপ্ৰাণিত কৰিব বুলি ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰিছে। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বাৰ্তাত কয় যে এয়া দেশৰ বাবে সঁচাকৈ গৌৰৱৰ ক্ষণ। ৰবিনাৰ অসাধাৰণ একাগ্ৰতা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে উল্লেখনীয় সফলতা কঢ়িয়াই অনা বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মন্দাভিয়েও ৰবিনাক অভিনন্দন জনাইছে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত কৈছে যে ৰবিনাই শ্বুটিং ক্ষেত্ৰত গৌৰৱৰ ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিছে। তেওঁ লগতে কয় যে খেলুৱৈগৰাকীৰ অনুশীলনৰ পৰা পদক জয়ৰ যাত্ৰাই সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কালি নতুন দিল্লীত অৰ্থব্যৱস্থা, পৰিৱেশ আৰু কৰ্মসংস্থাপন সম্পৰ্কীয় জৈৱ প্ৰযুক্তি নীতি বায়ো ই থ্ৰী মুকলি কৰে। বায়ো ই থ্ৰী মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ সিঙে কয় যে এই নীতিয়ে দেশত উচ্চমানৰ জৈৱ সামগ্ৰী উৎপাদনত সহায় কৰিব আৰু ইয়াৰ ফলত খাদ্য, শক্তি তথা স্বাস্থ্য ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব। তেওঁ কয় যে ব্যক্তিগত খণ্ডৰ সহযোগিতাৰে এই নীতি ৰূপায়ণ কৰা হ'ব আৰু ইয়াৰ ফলত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব। তেওঁ কয় যে জৈৱ সামগ্ৰী নিৰ্মাণ আৰু জৈৱ সামগ্ৰী নিৰ্মাণ কেন্দ্ৰই দেশৰ ভৱিষ্যত অৰ্থব্যৱস্থাৰ প্ৰসাৰত অৰিহণা যোগাব আৰু অৰ্থনৈতিক বিকাশ পৰিৱেশ অনুকূল হৈ উঠিব। কেন্দ্ৰীয় মন্ত্ৰীসভাই যোৱা 24 আগষ্টত এই বায়ুক্ষী নীতিত অনুমোদন জনাইছিল। জাৰ্মানীৰ হানৱাৰত অনুষ্ঠিত বধিৰ শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতে এটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকসহ মুঠ 4টা পদক লাভ কৰিছে। মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টলত অনুৰা প্ৰসাদে সোণৰ পদক লাভ কৰে। অভিনৱ বেছৰাই পুৰুষৰ 10 মিটাৰ এয়াৰ পিষ্টল শাখাত ৰূপৰ পদক লাভ কৰে। আনহাতে অভিনৱ বেছৰাই, সুভম বশিষ্ঠ আৰু চেতন সক্কৰে পুৰুষৰ 10 মিটাৰ এয়াৰ পিষ্টলৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে। উল্লেখযোগ্য যে 16খন দেশৰ 69গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ইজৰাইলী সেনা আৰু হামাছে গাজাৰ 3টা পৃথক পৃথক অঞ্চলত 3দিনৰ বাবে অভিযান বন্ধ ৰাখিবলৈ সন্মতি প্ৰদান কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এজন জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে 6,40,000 শিশুক পলিঅ' প্ৰদানৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গাজাৰ 10জনীয়া এটি শিশু পলিঅ'ত আংশিকভাৱে প্ৰত্যাঘাত হোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 25 বছৰত গাজাত এইটোৱেই পলিঅ'ৰ প্ৰথমটো ঘটনা। বিশ্ব স্বাস্থ্য সংস্থাই গাজাৰ 90% শিশুক পলিঅ' নিয়ন্ত্ৰণৰ বাবে প্ৰতিষেধক প্ৰদানৰ লক্ষ্যত উপনীত হ'ব বিচাৰিছে। হামাছৰ কৰ্মকৰ্তা বাছন মেনে এই অভিযানত সফলতা লাভ কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাক পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি প্ৰকাশ কৰিছে। ইপিনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৱে এই সামৰিক বিৰতিক অস্ত্ৰ বিৰতি হিচাপে গণ্য কৰা উচিত নহয় বুলি মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ বৃহৎ সুযোগৰ দেশ বুলি অভিহিত কৰিছে। চৰকাৰে বিশ্বৰ বহনক্ষম বৈদ্যুতিন যন্ত্ৰাংশ নিৰ্মাণৰ প্ৰসাৰৰ বাবে এখন নতুন আঁচনি আৰম্ভ কৰিব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কালি নতুন দিল্লীত অৰ্থব্যৱস্থা, পৰিৱেশ আৰু কৰ্মসংস্থাপন সম্পৰ্কীয় জৈৱ প্ৰযুক্তি নীতি বায়ু নীতি মুকলি কৰে আৰু ভাৰতে টেনিছ পেৰালিম্পিকৰ আজি চতুৰ্থ দিনৰ কেইটামান শিতানত পদকৰ যুগত অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰালিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ৰবিনা ফ্ৰান্সিছক অভিনন্দন জ্ঞাপন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।